নমস্কাৰ, এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। আজি নতুন দিল্লীত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰা অনুসৰি এঙঠি পুথি নামৰ ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি তথা ৰজত কমল বঁটা লাভ কৰিছে। একেদৰে তিৱা ভাষাৰ চলচ্চিত্ৰ চিকাৰচালৈ তিৱা ভাষাৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। নৱপন ডেকা পৰিচালিত অসমীয়া চুটিছবি শূন্যতাই শ্ৰেষ্ঠ চুটিছবি তথা ৰজত কমল বঁটা লাভ কৰিছে। আনহাতে তথ্যচিত্ৰ শিতানত আইনী বৰুৱা পৰিচালিত বৰগমা ৰোডটো পদ্মশ্ৰী আৰু পাৰ্থসাৰথী মহন্ত পৰিচালিত আন এখন অসমীয়া তথ্যচিত্ৰ হাৰগিলা দ্য গ্ৰেটাৰ এডজেণ্ট ষ্টৰকলৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে। 2022 চনৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালায়ালম চলচ্চিত্ৰ আত্তৰৰ নাম ঘোষণা কৰা হৈছে। আনহাতে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে আয়ানা নামৰ তথ্যচিত্ৰখনে। হিন্দী চলচ্চিত্ৰ উচ্চৈ পৰিচালনাৰ বাবে সুৰেশ বৈজত্যই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। আনহাতে ফিচাৰ ফিল্ম শিতানত গুলমহলে শ্ৰেষ্ঠ হিন্দী ছবি বঁটা লাভ কৰিছে। হাৰিয়ানাৰ চলচ্চিত্ৰ ফৌজাই তথ্যচিত্ৰৰ শিতানত গীতৰ কথাৰ বাবে শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। কান্তাৰা ছবিৰ বাবে ঋষভ চেট্টীয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে। ধেমাজি জিলাৰ কাছাৰী মৈদামত 2004 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত উগ্ৰপন্থীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত লোকসকলৰ স্মৃতিত আজি শোক দিৱস পালন কৰা হয়। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক শপতবাক্য পাঠ কৰোৱা হয়। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভালেমান কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ উপৰিও জিলাখনৰ আন আন বিভাগসমূহতো শোক দিৱস পালন কৰা হয়। মাজুলী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো আজি এই উপলক্ষে সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতাৰে বিষয়া কৰ্মচাৰীসকলে শপতবাক্য পাঠ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বৈক্ৰম কোৰেৰ উপস্থিতিত আজি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক শপতবাক্য পাঠ কৰোৱা হয়। চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত শোক দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বিভিন্ন বিষয়া কৰ্মচাৰীক সন্ত্ৰাসবাদ বিৰোধী শপতবাক্য পাঠ কৰোৱায়। তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়তো ধেমাজিৰ উগ্ৰপন্থী বোমা বিস্ফোৰণত শিশুসহ নিৰীহ লোকৰ প্ৰাণ ত্যাগৰ হেদেভেহী কামৰ দিনৰ কথা সোঁৱৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। শিৱসাগৰৰ দলমুখ চাৰিআলিত আজি নাটক জনগোষ্ঠীয় কেইবাটাও দল সংগঠনে তেওঁলোকৰ বিভিন্ন দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌখন নাটক সন্মিলন, নাটক যুৱ ছাত্ৰ সন্মিলন, নাটক মহিলা পৰিষদে নাটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, এখন পূৰ্ণাংগ নাটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, নাটক জনগোষ্ঠীৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত এই কাৰ্যসূচী ৰূপায়ণ কৰে। তিনিচুকীয়া জিলাৰ দুমদুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰাদেশীকৃত আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আয়োজন কৰা দ্বিতীয় বাৰ্ষিক বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষা 2024ৰ ফলাফল আজি ঘোষণা কৰা হয়। ডুমডুমাৰ বিধায়ক ৰূপেশ কোৱানাই ফলাফলসমূহ ঘোষণা কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলাত থকা পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটোৰ সন্দৰ্ভত সংশ্লিষ্ট কেইবাটাও পক্ষৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনাত ৰাজ্যৰ বন বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱ, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলা আয়ুক্ত, গুৱাহাটী আৰু নগাঁও বন সংমণ্ডলৰ বিষয়াৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বৈঠকত বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে কোনো সমস্যাৰ উদ্ভৱ নোহোৱাকৈ স্থানীয় লোকৰ পৰা কিদৰে ভূমি অধিগ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে আজি জাগীৰ ভকতগাঁও মণ্ডল কাৰ্যালয়ত জাগীৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মঘৰা আৰু দীঘলগাঁৱী পঞ্চায়তৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। আজিৰ অনুষ্ঠানতে মন্ত্ৰী হাজৰিকাই পঞ্চায়ত দুটাৰ অন্তৰ্গত কেইখনমান নামঘৰলৈ সাহায্য সামগ্ৰীও বিতৰণ কৰে। সন্ধিয়া ছয় বজাৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।